এটা পেটেন্ট হল পটাশিয়াম কলগছৰ পৰা পটাশিয়াম কাৰ্বনেট বনোৱা। এইটো ছিগনিফিকেন্স বা তাৰ মূল কথাটো হ'ল পটাশিয়াম কাৰ্বনেট। আমি যেনেকৈ ছডিয়াম ক্লৰাইড, ছডিয়াম কাৰ্বনেট নেচাৰেলি তাৰ মাইন্সত খনিজ পদাৰ্থ হিচাপে পাওঁ, কিন্তু পটাশিয়াম কাৰ্বনেটৰ কোনো খনিজ নাই। ক'ৰবাত ক'ৰবাত অলপ অলপ আছে, সেইবিলাকো সাগৰৰ পৰা শুকাই যোৱা খনিজ পদাৰ্থ, এনেই অন্যভাৱে বৃহৎ পৰিমাণে নাই। কিন্তু পটাশিয়াম কাৰ্বনেটৰ আমাৰ বহুত প্ৰয়োজন আছে ফাৰ্মাচিউটিকেল বা অন্যান্য লাইক ফৰ এক্সাম্পল বেকিং পাউডাৰ বা তেনেকুৱা ধৰণৰ পদাৰ্থ উৎপাদন কৰাত আমাক পটাশিয়াম কাৰ্বনেট লাগে। চ' কথাটো হ'ল পটাশিয়াম কাৰ্বনেটৰ বহুল প্ৰয়োগ আছে, কিন্তু নেচাৰেলি তাক খুব কম পৰিমাণে পোৱা যায়। মই ৰিচাৰ্চ কৰি দেখিলোঁ যে পটাশিয়াম কলগছত পটাশিয়াম কাৰ্বনেট যথেষ্ট পৰিমাণে থাকে, আৰু কলগছৰ ফলটো খোৱাৰ পিছত গছডাল এনেই পেলাই দিয়া যায়। গতিকে সেই গছডালৰ পৰা ইচ্ছা কৰিলে আমি পটাশিয়াম কাৰ্বনেট বনাব পাৰোঁ। গতিকে সেই পটাশিয়াম কাৰ্বনেট কেনেকৈ বনাব পাৰোঁ সেইটোৱে মই পেটেণ্টত দেখুৱাইছোঁ। গতিকে সেই পটাশিয়াম কাৰ্বনেট আৰু পটাশিয়াম তাৰ পৰা আমি কিছুমান পটাশিয়াম ৰিচ ছল্ট বনাব পাৰোঁ। পটাশিয়ামে আমাৰ শৰীৰত পটাশিয়াম ছাপ্লিমেণ্ট বহুত প্ৰয়োজন। কিছুমান ক্ষেত্ৰত পটাশিয়াম ছাপ্লিমেণ্টটো দিবলগীয়া হয়, যে যিবিলাক মানুহক পটাশিয়াম ছাপ্লিমেণ্ট দিবলগীয়া হয় তেওঁলোকৰ ক্ষেত্ৰত আমি কলগছৰ পৰা এবিধ ছল্ট বা লবণ বনাব পৰা যায় যিবিলাকক পটাশিয়াম ছাপ্লিমেণ্ট হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। যিয়ে নহওক, পটাশিয়াম কাৰ্বনেটৰ বহুল প্ৰয়োগ আছে আৰু তাক আমি কলগছৰ পৰা আমি বনাব পাৰোঁ। সেইটোৱে এটা পেটেণ্ট। বাকী দুটা পেটেণ্ট হ'ল বায়'ডিজেল। বায়'ডিজেল বনোৱা বায়'ডিজেল ইণ্ডাষ্ট্ৰীত যিটো কেটালিষ্ট লাগে, সেই কেটালিষ্ট সম্পৰ্কে, গতিকে পেলনীয়া কলগছ বা পেলনীয়া কিছুমান পদাৰ্থৰ পৰা আমি এটা কেটালিষ্ট বনাব পাৰোঁ। সেই কেটালিষ্টটো বায়'ডিজেল যিটো আমাৰ তেল খোৱাৰ অনুপযোগী যিয়েই নহওক, অইল এণ্ড ফেটছৰ পৰা আমি বায়'ডিজেল বনাওঁ। সেই বায়'ডিজেল বনাওঁতে আমাক এটা কেটালিষ্টৰ প্ৰয়োজন। এই কেটালিষ্টটো কেনেকৈ কলগছৰ পৰা বনাব পাৰি বা অন্যান্য পেলনীয়া পদাৰ্থৰ পৰা বায়'মাছৰ পৰা বনাব পাৰি সেইটোকে মই দেখুৱাইছোঁ। আৰু এতিয়াও বায়'ডিজেল ইণ্ডাষ্ট্ৰীৰ লাহে লাহে বায়'ডিজেল ইণ্ডাষ্ট্ৰী উন্নতি হ'ব ধৰিছে, আৰু যেতিয়া এইটো লাৰ্জ স্কেলত আহিব তেতিয়া মোৰ এই পেটেণ্টবিলাকে কাম দিব।